এয়া আকাশবাণী। বাতৰি সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। আই এন ডি আই মিত্ৰজোঁটৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। উচ্চতম ন্যায়ালয়ে গৰাকীবিহীন কুকুৰ একেলগে ধৰি আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমে জাৰি কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামামাদা ৰাবুকা অহা দেওবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয় যে যোৱা 21 জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত 14খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ 12খন বিধেয়ক গৃহীত হয়। তেওঁ কয় যে অধিৱেশনৰ সময়ছোৱাত অপাৰেচন সিন্ধুৰ সন্দৰ্ভত দুদিনীয়া বিশেষ আলোচনা অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰেৰে এই আলোচনাৰ সামৰণি পৰে। লোকসভাত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সাফল্য সম্পৰ্কেও বিশেষ আলোচনা হোৱা বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এইবাৰৰ অধিৱেশনৰ বিষয়সূচীত 419টা তৰাযুক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হয় যদিও সদনৰ কাম কাজ পূৰ্ব পৰিকল্পিতভাৱে বিঘ্নিত কৰাৰ ফলত মাত্ৰ 55টা প্ৰশ্নহে মৌখিক উত্তৰৰ বাবে বিবেচনা কৰিব পৰা যায়। সদনৰ কাম কাজ বিঘ্নিত হোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শ্ৰীবিৰলাই কয় যে বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মাত্ৰ 37 ঘণ্টা এই কাম কৰিব পৰা যায়। তেওঁ কয় যে অধিৱেশনৰ সময়ছোৱাত দেখা পোৱা আচৰণ আৰু ভাষাৰ ব্যৱহাৰ সংসদৰ গৰিমাৰ সম্পূৰ্ণ পৰিপন্থী। সংসদৰ গৰিমা বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাটো সদস্যসকলৰ উমৈহতীয়া দায়িত্ব বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে সদস্যসকলে সদনত প্ৰয়োগ কৰা ভাষা মৰ্যাদাসম্পন্ন হোৱা উচিত। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পৰ্কে আলোচনা কৰাৰ দাবী উত্থাপন কৰি বিৰোধী দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰে। এনে পৰিস্থিতিৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰ কালৰ কাম চলাই নিয়াৰ চেষ্টা কৰে যদিও বিৰোধী সাংসদসকলে সৃষ্টি কৰা হুলস্থূলৰ বাবে তেওঁ সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়। ৰাজ্যসভাতো আজি একেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত উপসভাপতি হৰিবংশে বিভিন্ন বিষয় লৈ ভিন ভিন ৰাজনৈতিক দলে 18খন সভা স্থগিতকৰণৰ জাননী প্ৰেৰণ কৰা বুলি উল্লেখ কৰে। তেওঁ অৱশ্যে সদন পৰিচালনাৰ বিভিন্ন নিয়মৰ দোহাই দি এই জাননীসমূহ প্ৰত্যাখ্যান কৰে। ইয়াৰ পাছতে বিৰোধী পক্ষৰ সাংসদসকলে শ্লোগান দিবলৈ ধৰে। উপসভাপতিগৰাকীয়ে শূন্যকালৰ কাম আগবঢ়াই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অচলাৱস্থা অব্যাহত থকাত উপসভাপতি হৰিবংশে সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখে। আই এন ডি আই মিত্ৰজোঁটৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, এন চি পিৰ নেতা শাৰদ পাৱাৰ, সমাজবাদী পাৰ্টীৰ নেতা ৰাম গোপাল যাদৱ, ডি এম কেৰ নেতা তিৰুচি শিৱা আৰু টি এম চিৰ নেত্ৰী শতাব্দী ৰয়কে ধৰি আই এন ডি আই মিত্ৰজোঁটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে শ্ৰীৰেড্ডীয়ে সংসদ ভৱনৰ প্ৰেৰণাস্থলত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি তৰ্পণ কৰে। তেওঁ লগতে দেশৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰু তথা বিশিষ্ট নেতাসকলৰ প্ৰতিমূৰ্তিটো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব। 25 আগষ্ট মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 9 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। উচ্চতম ন্যায়ালয়ে আজি গৰাকীবিহীন কুকুৰ একেলগে ধৰি আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমে জাৰি কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। এগৰাকী অধিবক্তাই এই সন্দৰ্ভত আবেদন দাখিল কৰা বুলি উল্লেখ কৰাৰ পাছত ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণয়ক লৈ গঠিত এখন বিচাৰপীঠে আজি বিষয়টোৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। 14 আগষ্টত সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ৰায়দান সুৰক্ষিত ৰখাৰ পাছতো দিল্লী পৌৰ নিগমে জাননী জাৰি কৰা বুলি আবেদনখনত উল্লেখ কৰা হৈছে। ইয়াৰ পূৰ্বে 11 আগষ্টত ন্যায়াধীশ ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু আৰ মহাদেৱনক লৈ গঠিত এখন বিচাৰপীঠে পৌৰ নিগম কৰ্তৃপক্ষক দিল্লীৰ বিভিন্ন প্ৰান্তৰ গৰাকীবিহীন কুকুৰসমূহ কৰায়ত্ত কৰিবলৈ আৰু 8 সপ্তাহৰ ভিতৰত কমেও 5,000 পশুধন ৰখাৰ ব্যৱস্থা থকা আশ্ৰয়গৃহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামামাডা ৰাবুকা অহা দেওবাৰে 3-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত শ্ৰীৰাবুকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। শ্ৰীমোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে মধ্যাহ্ন ভোজমেলৰ আয়োজন কৰিব। শ্ৰীৰাবুকাই নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। তেওঁ নতুন দিল্লীৰ ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদত শান্তিৰ মহাসাগৰ সন্দৰ্ভতো ভাষণ দিব। এই ভ্ৰমণকালত ফিজিৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দেশখনৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰী ৰাটু এণ্টনিঅ' লালাবালাভু আৰু আন কেইবাগৰাকী শীৰ্ষ বিষয়াও ভাৰতলৈ আহিব। প্ৰধানমন্ত্ৰী ৰাবুকাৰ এই ভ্ৰমণে ভাৰত আৰু ফিজিৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে বিভিন্ন খণ্ডত থকা দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। ত্ৰিবেণী ৰয়ৰ শ্বেপ অৱ মমো নামৰ চলচ্চিত্ৰখনক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিজন ছেকশ্যনৰ বাবে আনুষ্ঠানিকভাৱে বাছনি কৰা হৈছে। দক্ষিণ কোৰিয়াৰ বুছান চহৰত প্ৰতি বছৰে অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱ এছিয়াৰ আটাইতকৈ সন্মানীয় আৰু প্ৰসিদ্ধ মহোৎসৱ বুলি গণ্য কৰা হয়। এছিয়াৰ চলচ্চিত্ৰসমূহক বিশ্বৰ প্ৰেক্ষাপটলৈ লৈ যোৱাই এই চলচ্চিত্ৰ মহোৎসৱৰ মূল উদ্দেশ্য। এই মহোৎসৱৰ ভিজন ছেকশ্যনত এছিয়াৰ উদীয়মান আৰু কিছু পৰিমাণে অভিজ্ঞ সাহসী তথা মৌলিক কাহিনী প্ৰদৰ্শন কৰা হয়। ত্ৰিবেণী ৰয়ৰ প্ৰথমখন চলচ্চিত্ৰ শ্বেপ অৱ মমোক ছেন ছেবেষ্টিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যোৱা ছেপ্টেম্বৰত প্ৰদৰ্শন কৰা হৈছিল। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত দেশখনৰ সৈন্যবাহিনীক স্থলপথেৰে পুনৰ আক্ৰমণ আৰম্ভ কৰাৰ পাছৰে পৰা 2,000ৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰা বুলি দাবী কৰিছে। এই আক্ৰমণত সন্ত্ৰাসবাদীৰ প্ৰায় 10,000 ঘাটিক লক্ষ্য কৰি লোৱা হৈছে আৰু হামাছৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ বাবে নিয়ন্ত্ৰণ কৰিডৰ স্থাপন কৰা হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে দেশখনৰ সামৰিক বাহিনীয়ে গাজাৰ প্ৰায় 75% অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ নিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই জেমছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে ইউৰেনাছৰ 29 সংখ্যক উপগ্ৰহ আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে। এই উপগ্ৰহটোত S-2025E1 বুলি নামকৰণ কৰা হৈছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। খেলখন কলকাতাৰ ছল্টলেক যুৱ ভাৰতী ক্ৰীড়াংগনত খেলোৱা হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত 16-বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক 2-1 গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ দ্বিতীয়াৰ্ধত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ হৈ মাইকেল কৰ্টাজাৰে প্ৰথমটো গ'ল দিয়ে যদিও তাৰ কিছু সময়ৰ পাছতেই ইষ্ট বেংগলৰ আনোৱাৰ আলীয়ে সমতা স্থাপন কৰে। পাছত ডায়মণ্ড হাৰ্বাৰৰ জবিয়ে দলৰ হৈ বিজয়সূচক গ'লটো দিয়ে। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত শ্বিলং লাজং এফ চিক 1-0 গ'লত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। চিনকিউ ফিল্ড কাপ দবা প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত বিশ্ব চেম্পিয়ন ডি গুকেছ আৰু ৱাইল্ড কাৰ্ডৰ জৰিয়তে অংশগ্ৰহণৰ সুযোগ লাভ কৰা আমেৰিকাৰ ছেমুৱেল ছেবিয়নৰ মাজৰ খেলখন কালি অমীমাংসিতভাৱে সমাপ্ত হয়। ভাৰতৰ আৰ প্ৰজ্ঞানন্দ আৰু উজবেকিস্তানৰ নদীৰ বেগ অবদুষ্ট তৰুভুৰ মাজৰ খেলখনো অমীমাংসিতভাৱে সমাপ্ত হয়। প্ৰজ্ঞানন্দই বৰ্তমানলৈ খেলা দুয়োখন খেল অমীমাংসিতভাৱে সমাপ্ত হৈছে যদিও খেলুৱৈগৰাকী আমেৰিকাৰ ফেবিয়ানো কাৰুৱানা আৰু লেৱন এৰোনিয়নৰ সৈতে যৌথভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। আই এন ডি এ মিত্ৰজোঁটৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। উচ্চতম ন্যায়ালয়ে গৰাকীবিহীন কুকুৰ একেলগে ধৰি আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমে জাৰি কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামামাডা ৰাবুকা অহা দেওবাৰে 3-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।